নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ লগত আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে: ওমৰাংছৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ এজনৰ মৃতদেহ উদ্ধাৰ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল মুকলি, মংগলদৈত অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ আধাৰশিলা স্থাপন, নাগালেণ্ড আৰক্ষীয়ে আটক কৰি ৰখা অসম আৰক্ষী দলক নিৰাপদে উদ্ধাৰ, আহত জোৱানক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ, চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ বহি মূল্যায়নৰ প্ৰক্ৰিয়া অব্যাহত, কেইবাখনো জিলাত মন্ত্ৰী বিধায়কৰ অংশগ্ৰহণ আৰু ভাৰতৰ এইচ এছ প্ৰণয় মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত। ডিমা হাছাও জিলাৰ ওমৰাংছুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্ৰমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ 21 ডুবাৰু, সেনাবাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান চলাই আছে। খনিটোৰ ভিতৰৰ পৰা নিৰ্গত পানী নিষ্কাশনৰ বাবে কেইবাটাও শক্তিশালী পাম্প ব্যৱহাৰ কৰা হৈছে যদিও পানী এতিয়াও সম্পূৰ্ণকৈ উলিয়াই পঠিয়াব পৰা হোৱা নাই। নৌসেনাই আবদ্ধ শ্ৰমিককেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থা চালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰ কাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে 3 কিলোৰ খনি দুৰ্ঘটনাত পতিত শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত কালিৰে পৰা কোল ইণ্ডিয়াৰ এটা দলেও অভিযান চলাই আছে। দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি দুপৰীয়া তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটোৱে ছাত্ৰ ছাত্ৰী, চিকিৎসক আৰু ৰোগীসকলক অধিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 1876 চনত তদানীন্তন ইংৰাজ চৰকাৰৰ দিনত পগলা ফাটেক নামেৰে পৰিচিত হোৱা এই মানসিক চিকিৎসালয়খন স্থাপন কৰা হৈছিল। 1989 চনত এই প্ৰতিষ্ঠানখনক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰূপে নামকৰণ কৰা হয় আৰু ইয়াক অত্যাধুনিক মানসিক চিকিৎসা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হয়। বৰ্তমান এই প্ৰতিষ্ঠানখনত 376 বিছনাৰ সুবিধাৰে অত্যাধুনিক মনোৰোগ চিকিৎসাৰ ব্যৱস্থা আছে। বেয়া বতৰৰ বাবে স্বাস্থ্যমন্ত্ৰী নাড্ডা ইয়াৰ পাছত পথযোগে মংগলদৈলৈ আহে। মংগলদৈত তেওঁ মংগলদৈ অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 23,75,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ক্ৰিটিকেল কেয়াৰ হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত তেওঁ মংগলদৈ নগৰৰ সমীপৰ গেৰিমাৰীত নিৰ্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। চাংচাৰী অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে শ্ৰীনাড্ডাই মংগলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 4-লেনযুক্ত বাইপাছৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় আৰু ছিপাঝাৰ অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে। বিয়লিৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাংচাৰীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিষ্ঠানখনৰ সঞ্চালককে ধৰি উচ্চপদস্থ বিষয়া আৰু চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক আজি আটাইকেইটা কাৰ্যসূচীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জ্যেষ্ঠ মন্ত্ৰীসকল কেশৱ মহন্ত, প্ৰশান্ত ফুকন আৰু অশোক সিংহলৈও সংগ দিয়ে। উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এভুমুকি মৰাৰ পাছত তেওঁ আজিয়ে নতুন দিল্লীলৈ উভতি যোৱাৰ কথা আছে। নাগালেণ্ডৰ মোকক্সাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগালোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰই উদ্ধৃতি দি আমাৰ চৰাইদেউৰ সংবাদদাতাই জনোৱা মতে, যোৰহাট জিলাৰ টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ীচুৰিৰ ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ মোকক্সাং জিলাৰ ইয়া চাং চি বস্তিলৈ যোৱা 16 জনীয়া আৰক্ষীৰ দলটোক গাঁওখনৰ একাংশ নগালোকে আক্ৰমণ কৰে আৰু ইয়াৰ ফলত 11 অসম আৰক্ষী বেটেলিয়নৰ জোৱানৰ বিদ্যুৎ দাস গুৰুতৰভাৱে আহত হয়। ঘটনাৰ খবৰ পাই নাগালেণ্ড আৰক্ষীৰ এটা দল গাঁওখনলৈ আহে আৰু অসম আৰক্ষীৰ দলটোক তেওঁলোকে আটক কৰি ওৰে নিশা আবদ্ধ কৰি ৰাখে। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক চেতাং মিশ্ৰাই এই আৰক্ষীৰ লোকসকলক উদ্ধাৰৰ বাবে মোকক্সাঙৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰে আৰু দুয়োগৰাকী বিষয়াৰ হস্তক্ষেপত অসম আৰক্ষীৰ লোককেইজনক মোকলাই দিয়া হয়। আহত জোৱানজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি যোৰহাটৰ আৰক্ষী অধীক্ষক চেতাং মিশ্ৰাই প্ৰকাশ কৰিছে।
যোৰহাট পৰা যোৱা মাহত কিছুমান বাইক চুৰি হৈছিলে, সেইটো মানে ক্ৰেডিবল ইনফৰমেশ্যন আছিলে যে তাতে গৈ সেইজন লুকাই আছিলে, কিন্তু তেওঁলোকে যি বাগান আছে সেইটো অসমত আছে সেইটো বুলি গৈছিলে, ভুলতে সেইটো নাগালেণ্ড বস্তিত গৈ পালে আৰু তাতে সেইটো এনেকে পৰিস্থিতি হ'ল। সেই কনফিউজনত এটা আমাৰ কনষ্টেবলে দুখ পালে, তেওঁ এতিয়া এডমিট হৈ আছে। বাকী যেতিয়া দুখা কনফিউজন হোৱাৰ পিছত মই এছপি মোপক সিঙক ফোন কৰিলো, তেওঁ আমাক সহায় কৰিলে আৰু নিজৰ টীম পঠালে, ৰাতিপুৱা এতিয়া আমাৰ টীম ঘূৰি আহিছে তাত। এতিয়া মই গোটেইখিনি চাই আছো আৰু যদি কিবা কৰিবলগীয়া হ'ব তেতিয়া মই এনেকৈ মোক সিং লগত কথা পাতি, এতিয়া আমাৰ বৰ্ডাৰ মিটিং আমি শ্বেডিউল কৰিম, মই ডিচিক ৰিকুৱেষ্ট কৰিছোঁ যেনেকে আকৌ চিটুৱেশ্যন নহয়, সেইকাৰণে আমি এটা বৰ্ডাৰ মিটিং পাতি এছ অ' পি এটা ফিক্স, তেতিয়া চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল, তেওঁলোকৰ পুলিচো আমাক সহায় কৰি আছে আৰু চিটুৱেশ্যন পিচফুল হৈ আছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগে আয়োজন কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন। শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ বেগুৱাই আজি জিলাখনৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ মূল্যায়ন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত দুৰ্বল প্ৰদৰ্শন কৰা ৰাজ্যৰ একাংশ বিদ্যালয়ত পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে। ইয়াৰ লগতে শিক্ষামন্ত্ৰী ডাঃ বেগুৱাই শিক্ষা আৰু আনুষংগিক ক্ষেত্ৰসমূহত দুৰ্বলতা প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীসকলক অতিৰিক্ত পাঠদান কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক নিৰ্দেশ দিয়ে। একেদৰে বৰপেটা জিলাতো জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বহী মূল্যায়ক হিচাপে গুণোৎসৱৰ কাৰ্যসূচীত উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে এক নম্বৰ দলাহাটী নিম্ন বুনিয়াদী বিদ্যালয়ৰ কাৰ্যসূচীত উপস্থিত থাকি শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে। সংবাদমেলত শ্ৰীপাটোৱাৰীয়ে গুণোৎসৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত যোগাত্মক প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে। শিক্ষা ব্যৱস্থাৰ দুৰ্বলতাসমূহ গুণোৎসৱৰ জৰিয়তে চিনাক্ত কৰি এইসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কোকৰাঝাৰ, দক্ষিণ শালমৰা, মানকাছৰ, গোলাঘাট, বজালী, শ্ৰীভূমি, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু ওদালগুৰি জিলাতো আজি গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ মূল্যাংকন কৰা হয়। কোকৰাঝাৰ জিলাত BTCৰ বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে বিপিন বিহাৰী প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ মূল্যায়নত অংশগ্ৰহণ কৰে। অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পণ্ডিত কবিগৰাকীৰ এটা পূৰ্ণাংগ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ 1872 চনৰ 8 জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী হেমচন্দ্ৰ গোস্বামী একেদৰে সফল প্ৰশাসনিক বিষয়া, বুৰঞ্জীবিদ, পুৰাতত্ববিদ, সাংবাদিক, পণ্ডিত আৰু কবি আছিল। প্ৰথম অসমীয়া চনেট কবিতা প্ৰিয়তমাৰ চিঠি লিখি উলিওৱা এই সাহিত্যিকগৰাকীয়ে জীৱনজোৰা সাধনাৰে অসমীয়া ৰাইজক সমৃদ্ধ কৰি থৈ গৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান দুদিনীয়া অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ কৃষিমন্ত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীচৌহানে মেঘালয়ৰ উমিয়ামত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ আঞ্চলিক কেন্দ্ৰৰ সোণালী জয়ন্তী সমাৰোহতো উপস্থিত থাকিব। এই সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুও উপস্থিত থকাৰ কথা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গুৱাহাটীত আয়োজিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ কৃষি, গ্ৰামোন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনাৰ দৃষ্টিকোণৰ পৰা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালীত 27 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 8খন দলং আৰু 3টা পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কৰিবলগীয়া পথ আৰু দলংকেইখনৰ নিৰ্মাণৰ গতি লেহেমীয়া হলে সংশ্লিষ্ট ঠিকাদাৰ আৰু অন্যান্য পক্ষক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো ঘোষণা কৰে। সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ন্যায়ালয়ৰ সেউজ সংকেত পালেই অতি শীঘ্ৰেই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। যোৰহাটত শংকৰ সংঘৰ অধিৱেশন আৰু পাঠশালাৰ অসম সাহিত্য সভা অধিৱেশনৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত নিৰ্বাচন 2টা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ বিষয়েও মন্ত্ৰী শ্ৰীদাসে আজিৰ অনুষ্ঠানত অৱগত কৰে। ধেমাজি জিলাৰ জোনাই অঞ্চলৰ বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰায় 41 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াংলালি নদীৰ খহনীয়া ৰোধ কৰিবলৈ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ এই মথাউৰিটো নিৰ্মাণ কৰা হ'ব। জোনাইৰ গালিঘাটত মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান সমস্যা নিয়ন্ত্ৰণ কৰি ভূমি আৰু জনজীৱনৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ করে। উল্লেখযোগ্য যে এই মথাউরীৰ পরবর্তী 29 কিলোমিটার দৈর্ঘ্য নির্মাণ কার্য অচিরে আরম্ভ করা হব বলেও মন্ত্রী হাজরিকায় জানিবলে দিয়ে। একদরে মাজুলী জেলাত সোৱণশিৰি নৈৰ বাওপারে সানং কলনির পৰা লুইৰ খাবলু ঘাটলৈ প্রায় 24 কোটি টাকা ব্যয়সাপেক্ষে নির্মাণ করবলগিয়া হল 17 কিলোমিটার অধিক দৈর্ঘ্যর এটা মথাউরীরও আজি আধারশিলা স্থাপন করা হয়। এই মথাউরী বিশ্বজুড়ি পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু তথা সত্রিয়া সংস্কৃতির প্রাণকেন্দ্র মাজুলীর আন্তঃগাঁথনি উন্নয়নের ক্ষেত্রে সহায়ক হব। পরবর্তী বাতৰি শুনো জিন্তি ৰাণী ডেকাৰ পৰা।
ধন্যবাদ অৰূপ। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা 29 জানুৱাৰীত সোণাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত এনে যুৱ সংসদ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাতো এই সংসদৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক সংসদৰ গুৰুত্ব আৰু গৰিমা, সংসদীয় কাৰ্যপ্ৰণালী, বিভিন্ন নিয়মাৱলী, প্ৰয়োজনীয় আচাৰ ব্যৱহাৰ আদি সম্পৰ্কে ব্যৱহাৰিক আভাস দিয়াৰ বাবে আয়োজন কৰা এই যুৱ সংসদত জিলাখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত আজি ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে অসম ন্যায়িক সেৱাৰ পৰীক্ষা আৰু কেন্দ্ৰীয় শৈক্ষিক যোগ্যতা পৰীক্ষাত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমৰ হাইস্কুলক উন্নীত কৰা, মডেল হাইস্কুল স্থাপন কৰা, বড়ো মাধ্যমৰ খালী পদত শিক্ষক নিযুক্তি দিয়া, বিটিআৰ চুক্তিৰ সংশ্লিষ্ট দফা কাৰ্যকৰী কৰা আদি কেইবাটাও দাবী সম্বলিত একোখনকৈ স্মাৰকপত্ৰও ধৰ্মঘটকাৰীসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ করে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.inত লগ ইন কৰিব পাৰে। দ্য হেড অফ অফিচ, আকাশবাণী, গুৱাহাটী, গুৱাহাটী 78100 এই ঠিকনাত ইচ্ছুক প্ৰাৰ্থীসকলে কাইলৈ আৰু পৰহিৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে, ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 নম্বৰত ফোন কৰিব পাৰিব। মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ মোৱামৰীয়া গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে আজি এই কথা সদৰি কৰে। কাইলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় মহাবিদ্যালয় বন্ধ থাকিব। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষা, প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰ, নিৰ্বাচনী প্ৰশিক্ষণ আৰু জৰুৰী সেৱাসমূহ এই বন্ধৰ আওতাৰ বাহিৰত থাকিব। ভাৰতৰ এইচ এছ প্ৰণয়ে কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি এখন বৰ্ষাবিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন ইয়াঙক 21-12, 17-21, 21-15 গেমত পৰাস্ত কৰে। প্ৰণয়ে কাইলৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বি ফেংলিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ওমৰাংছৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ এজনৰ মৃতদেহ উদ্ধাৰ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল মুকলি। মঙলদৈত অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ হাস্পাতালৰ আধাৰশিলা স্থাপন। নাগালেণ্ড আৰক্ষীয়ে আটক কৰি ৰখা অসম আৰক্ষীৰ দলক নিৰাপদে উদ্ধাৰ। আহত জোৱানক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ। চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ বহিঃ মূল্যায়নৰ প্ৰক্ৰিয়া অব্যাহত। কেইবাখনো জিলাত মন্ত্ৰী বিধায়কৰ অংশগ্ৰহণ। আৰু ভাৰতৰ এইচ এছ প্ৰণয় মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 7:10